লোক অধ্যায় ২২। পাছে নিষ্ঠাৰ পৰ্ব নামেৰে খমীৰ নোহোৱা পিঠাৰ পৰ্ব ওচৰ হলত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে কেনেকৈ তেওঁক বধ কৰিব পাৰে তাৰে উপায় বিচাৰিলে, কিয়নো তেওঁবিলাকে মানুহবিলাকলৈ ভয় কৰিলে। তেতিয়া ১২জন পাচনিৰ মাজৰ যিহুদা, যাৰ উপনাম স্ক্ৰুটিয়া, তেওঁৰ ভিতৰত ছয়তান সোমাল। তাতে তেওঁ গৈ কেনেকৈ তেওঁক তেওঁলোকৰ হাতত শুধাই দিব পাৰে সেই বিষয়ে প্ৰধান পুৰোহিত আৰু সেনাপতিবিলাকৰ সৈতে কথা বাৰ্তা হল। তেতিয়া তেওঁবিলাকে আনন্দিত হৈ তেওঁক ধন দিবলৈ কথা বান্ধিলে। তাতে তেওঁ সন্মত হল আৰু লোকসমূহ নথকা সময়ত তেওঁবিলাকৰ হাতত তেওঁক শুধাই দিবলৈ সুযোগ বিচাৰিলে। পাছে খমীৰ নোহোৱা পিঠাৰ দিন, অৰ্থাৎ যিদিনা নিষ্ঠাৰ পৰ্বৰ মেৰ বলি দিব লাগে, সেইদিন উপস্থিত হলত তেওঁ পিতৰ আৰু জোহনক পঠাই দি কলে,
তোমালোকে গৈ আমি ভোজন কৰিবলৈ নিষ্ঠাৰ পৰ্বৰ ভোজ যুগত কৰাগৈ।
তাতে তেওঁলোকে তেওঁক সুধিলে,
আমি ক'ত যুগুত কৰিবলৈ আপুনি ইচ্ছা কৰিছে?
তেওঁলোকক ক'লে,
চোৱা, তোমালোকে নগৰৰ ভিতৰত সোমালেই পানী একলহ লৈ অহা এজন মানুহে তোমালোকক লগ পাব। তেওঁ যি ঘৰত সোমাই, তোমালোকে তেওঁৰ পাছে পাছে গৈ সেই ঘৰত সোমাই ঘৰৰ গৰাকীক ক'বা, গুৰুৱে তোমাক কৈছে, মই যি ঠাইত মোৰ শিষ্যবিলাকে সৈতে নিষ্ঠাৰ পৰ্বৰ ভোজ খাম, সেই আলহী কোঠালি ক'ত? তাতে সেই মানুহে সজোৱা ওপৰতলাৰ এটা ডাঙৰ কোঠালি তোমালোকক দেখুৱাই দিব, তাতেই যুগুত কৰাগৈ।
তেতিয়া তেওঁলোকে গৈ তেওঁলোকক যেনেকৈ কৈছিল তেনেকৈ পাই নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলে। পাছে সময় হলত তেওঁ পাচনিবিলাকৰ সৈতে ভোজনত বহিল। তেতিয়া তেওঁলোকক ক'লে,
মোৰ দুখ ভোগৰ আগেয়ে তোমালোকে সৈতে এই নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ মই বৰ ইচ্ছা কৰিলোঁ, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্যত এই সিদ্ধ নহয় মানলৈকে মই তাক আৰু নাখাওঁ।
পাছে তেওঁ পাণ পাত্ৰ গ্ৰহণ কৰিলে আৰু স্তুতি কৰি ক'লে,
ইয়াক লৈ তোমালোকৰ মাজত ভাগ কৰা, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰৰ ৰাজ্য নহা মানলৈকে মই এতিয়াৰ পৰা আৰু দ্ৰাক্ষাগুটিৰ ৰস পান নকৰোঁ।
আৰু পিঠা লৈ তেওঁ স্তুতি কৰি তাক ভাঙি তেওঁলোকক দি ক'লে,
এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ, মোক সৰিবলৈ ইয়াকেই কৰা।
ভোজন কৰা হলত সেইদৰে পাণ পাত্ৰকো লৈ ক'লে,
তোমালোকৰ নিমিত্তে উলিওৱা মোৰ তেজৰ দ্বাৰাই হোৱা যি নতুন নিয়ম, এই পাত্ৰ সেয়ে। কিন্তু চোৱা, মোক শত্ৰুৰ হাতত শুধাই দিওঁ তাৰ হাত মোৰে সৈতে মেজতেই আছে, কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়। কিন্তু যি মানুহৰ দ্বাৰাই তেওঁক শুধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ।
তাতে তেওঁলোকৰ মাজত কোনে এই কৰ্ম কৰিব তাক ইজনে সিজনে সোধাসুধি কৰিবলৈ ধৰিলে, আৰু তেওঁলোকৰ মাজত কোনজনক শ্ৰেষ্ঠ বুলি মনা হ'ব সেই বিষয়ে তেওঁলোকৰ ভিতৰত বাদ বিবাদ হৈছিল। কিন্তু তেওঁলোকক ক'লে,
পৰজাতিৰ ৰজাসকলে তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰে আৰু তেওঁবিলাকৰ মাজত ক্ষমতা পোৱাবিলাকক উপকাৰক বোলা যায়, কিন্তু তোমালোক তেনে নোহোৱা। তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ সৰুজনৰ নিচিনা হওক, আৰু যিজন প্ৰধান তেওঁ পৰিচাৰকৰ নিচিনা হওক। কিয়নো বিবেচনা কৰাচোন, কোন শ্ৰেষ্ঠ, ভোজনত বহাজন নাইবা পৰিচাৰক? ভোজনত বহাজন নহয়নে, কিন্তু মই পৰিচাৰকৰ নিচিনাকৈ তোমালোকৰ মাজত আছো, আৰু তোমালোক মোৰ সকলো পৰীক্ষাৰ কালত মোৰ লগত থকা লোক হৈছা। আৰু মোৰ পিতৃয়ে যেনেকৈ মোলৈ ৰাজ্য নিয়োজন কৰি থলে, সেইদৰে তোমালোকে মোৰ ৰাজ্যৰ ভিতৰত মোৰ মেজত যেন ভোজ পান কৰিবা, এই নিমিত্তে মই তোমালোকলৈ ৰাজ্য নিয়োজন কৰি থৈছো। তাতে তোমালোকে সিংহাসনত বহি ইছৰাইলৰ ১২ ফৈদৰ সোধ বিচাৰ কৰিবা।
চিমোন, চিমোন,
চোৱা, ধান চলাৰ দৰে চালিবলৈ চৈতানে তোমালোকক তাৰ নিজৰ কৰি ল'ব খুজিলে, কিন্তু তোমাৰ বিশ্বাস যেন লোক নাপায় সেইকাৰণে মই তোমাৰ অৰ্থে প্ৰাৰ্থনা কৰিলোঁ, আৰু তুমি মন পালতোৱাৰ পাছে তোমাৰ ভাইবিলাককো থিৰ কৰিবা।
পাছে তেওঁক ক'লে,
হে প্ৰভু, আপোনাৰে সৈতে বন্দীশাল আৰু মৰণলৈকো যাবলৈ মই যুগুত হৈ আছো।
তাতে তেওঁ ক'লে,
হে পিতৰ, মই তোমাক কওঁ, তুমি যে মোক চিনিছা, ইয়াকে তিনিবাৰ আশৈ নামাতা মানে আজি কুকুৰাই ডাক নিদিব।
পাছে তেওঁলোকক কলে,
মই যেতিয়া বিনা পদুকা মোনা আৰু জুলুঙাৰে তোমালোকক পঠাইছিলো তেতিয়া তোমালোকৰ কিহবাৰ নাটনি হৈছিল নে?
তেওঁলোকে কলে,
একো নহৈছিল।
তাতে তেওঁলোকক কলে,
কিন্তু এতিয়া যাৰ মোনা আছে তেওঁ তাক লওক, সেইদৰে জুলুঙাও লওক, আৰু যাৰ তৰোৱাল নাই তেওঁ নিজৰ চোলা বেছি এখন তৰোৱাল কিনক। কিয়নো মই তোমালোকক কওঁ, তেওঁ অধৰ্মীবিলাকৰ লগত গণ্য হল। এই যি বচন লিখা আছে সেয়ে মোত সিদ্ধ হব লাগে, কিয়নো মোৰ এই সম্বন্ধীয় কথাৰ শেষ হৈছেহি।
তেতিয়া তেওঁলোকে কলে,
হে প্ৰভু, চাওক ইয়াত দুখন তৰোৱাল আছে।
তেওঁলোকক কলে,
সেয়ে যথেষ্ট।
পাছে তেওঁ বাহিৰলৈ ওলাই তেওঁৰ নিয়মৰ দৰে জৈতুন পৰ্বতলৈ গ'ল আৰু শিষ্যবিলাক তেওঁৰ পাছে পাছে গ'ল। সেই ঠাই পাই তেওঁলোকক কলে,
পৰীক্ষাত যেন নপৰা এই নিমিত্তে প্ৰাৰ্থনা কৰা।
পাছে তেওঁ শিলৰ এটা দলিমানৰ আঁতৰ হৈ আঁঠু কাঢ়ি প্ৰাৰ্থনা কৰি কলে,
হে পিতৃ, যদি তোমাৰ ইচ্ছা হয় তেন্তে এই পাণ পাত্ৰ মোৰ ওচৰৰ পৰা দূৰ কৰা, তথাপি মোৰ ইচ্ছা নহয় তোমাৰেই ইচ্ছা সিদ্ধ হওক।
তেতিয়া স্বৰ্গৰ পৰা এজন দূতে তেওঁক দেখা দি শক্তিদান কৰিলে। পাছে তেওঁ অতি যাতনা পায় আৰু বৰকৈ প্ৰাৰ্থনা কৰিব ধৰিলে আৰু গোট বান্ধি মাটিলৈ বৈ যোৱা তেজৰ নিচিনাকৈ তেওঁৰ ঘাম তেজময় হৈ গ'ল। পাছে তেওঁ প্ৰাৰ্থনা কৰি উঠি শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক শোকতে টোপনি যোৱা দেখি কলে,
তোমালোকে কিয় টোপনি গৈছা? পৰীক্ষাত যেন নপৰা এই নিমিত্তে উঠি প্ৰাৰ্থনা কৰা।
তেওঁ কথা কৈ থাকোঁতেই চোৱা, মানুহ এদল আৰু বাৰজন পাচনিৰ মাজৰ যিহুদা বোলাজন তেওঁলোকৰ আগে আগে আহিল আৰু সি যীচুক চুমা খাবলৈ তেওঁৰ ওচৰ চাপিলহি। তাতে যীচুৱে তাক কলে,
হে যিহুদা, তুমি চুমাৰেহে মানুহৰ পুত্ৰক শত্ৰুৰ হাতত শুধাই দিছানে?
পাছে কি ঘটিব তাকে দেখি তেওঁৰ সংগীবিলাকে কলে,
হে প্ৰভু, আমি তৰোৱালেৰে আঘাত কৰিমনে?
আৰু তেওঁলোকৰ কোনো এজনে মহাপুৰোহিতৰ এজন দাসক আঘাত কৰি তাৰ শুকানখন কাটি পেলালে। তাতে যীচুৱে সমিধান দি কলে,
ইয়াকো সহন কৰা।
পাছে যীচুৱে তাৰ কাণখন চুই তাক সুস্থ কৰিলে। তেতিয়া তেওঁৰ বিৰুদ্ধে অহা প্ৰধান পুৰোহিত, ধৰ্মধামৰ সেনাপতি আৰু বৃদ্ধসকলক যীচুৱে কলে,
যেনেকৈ ডকাইতৰ বিৰুদ্ধে তেনেকৈ মোৰ বিৰুদ্ধেও তোমালোকে তৰোৱাল আৰু দাঙোন লৈ ওলাই আহিলানে? যেতিয়া মই নিতৌ তোমালোকৰ লগত ধৰ্মধামত আছিলো তেতিয়া তোমালোকে মোৰ বিৰুদ্ধে হাত নেমেলিলা, কিন্তু এ তোমালোকৰ সময় আৰু অন্ধকাৰৰ পৰাক্ৰম।
পাছে তেওঁবিলাকে তেওঁক ধৰি নিলে আৰু মহাপুৰোহিতৰ ঘৰলৈ লৈ গ'ল আৰু পিতৰ আঁতৰে আঁতৰে পাছে পাছে গ'ল। পাছে চোতালৰ মাজ ঠাইত তেওঁলোকে জুই জ্বলাই একেলগে বহিলত পিতৰো তেওঁবিলাকৰ মাজত বহিল। তেওঁ জুইৰ পোহৰত বহি থাকোঁতে কোনোৱে যেনি বেটিয়ে দেখা পাই তেওঁলৈ একেথৰে চাই কলে,
এওঁ তেওঁৰ লগত আছিল।
কিন্তু তেওঁ অস্বীকাৰ কৰি কলে,
হে নাৰী, মই তেওঁক নিচিনো।
অলপ পৰৰ পাছে আন এজনে তেওঁক দেখা পাই কলে,
তুমিও তেওঁলোকৰ মাজৰ এজন।
কিন্তু পিতৰে কলে,
হে মানুহ, মই নহওঁ।
প্ৰায় এঘণ্টামান বেলিৰ পাছত আন কোনো এজনে দৃঢ়কৈ কলে,
সঁচা এওঁ তেওঁৰ লগৰ এজন, কিয়নো এওঁ গালিলিয়া।
কিন্তু পিতৰে কলে,
হে মানুহ, তুমি যি কৈছা মই তাক নাজানোৱেই।
এই কথা কওঁতেই কুকুৰাই ডাক দিলে। তেতিয়া প্ৰভুৱে ঘূৰি পিতৰলৈ চালত,
আজি কুকুৰাই ডাক দিয়াৰ আগে তুমি তিনিবাৰ মোক আহৈ মাতিবা।
এই যি কথা প্ৰভুৱে তেওঁক কৈছিল তাক সোঁৱৰি তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে কান্দিবলৈ ধৰিলে। পাছে যি মানুহবিলাকে যীচুক ধৰি ৰাখিছিল সিহঁতে তেওঁক বিদ্ৰোপ কৰি কোবালে আৰু কাপোৰেৰে চকু বান্ধি সুধিলে,
তোমাক কোনে মাৰিলে?
আৰু তেওঁক নিন্দা কৰি কৰি তেওঁৰ অহিতে আন আন অনেক কথা কলে। পাছে দিন হলত প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰে সৈতে মানুহবিলাকৰ বৃদ্ধলোক সমাজ গোট খোৱা হলত তেওঁবিলাকৰ মহাসভালৈ তেওঁক নি কলে,
তুমি যদি খ্ৰীষ্ট হোৱা তেন্তে আমাক কোৱা।
কিন্তু তেওঁবিলাকক কলে,
যদিও তোমালোকক কওঁ তথাপি তোমালোকে বিশ্বাস নকৰিবা, আৰু যদিও সোধো তথাপি উত্তৰ নিদিবা। কিন্তু এতিয়াৰে পৰা মানুহৰ পুত্ৰ ঈশ্বৰৰ পৰাক্ৰমৰ সোঁহাতে বহি থাকিব।
তাতে তেওঁবিলাক সকলোৱে সুধিলে,
তেন্তে তুমি ঈশ্বৰৰ পুত্ৰ নে?
তেওঁবিলাকক কলে,
তোমালোকে কোৱা যে মই হওঁ।
তেতিয়া তেওঁবিলাকে কলে,
আমাৰ সাক্ষৰ কি প্ৰয়োজন আছে, কিয়নো আমি নিজেই এওঁ নিজৰ মুখৰ পৰা শুনিলোঁ।